এই গীতটিৰে আজিলৈ সামৰিলোঁ চিত্ৰগীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপিত হ'বলগীয়া এই অনুষ্ঠান সম্পৰ্কে সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী, নতুন দিল্লী, মুম্বাই তথা কলকাতাৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজনৰ দিহা কৰা হৈছে। 2026 চনৰ 8 ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। তেওঁৰ স্মৃতিত মুদ্ৰা মুকলি কৰাৰ বাবে বিত্ত মন্ত্ৰালয় তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰা হৈছে। কেইবাটাও ভাষাত তেওঁৰ জীৱনী মুকলি কৰা হ'ব। তদুপৰি বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তথা ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰো পৰিকল্পনা কৰা হৈছে। এই সকলো কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰীকে ধৰি 50 গৰাকী সদস্য অন্তৰ্ভুক্ত কৰি এখন বিশেষ সমিতি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ডঃ ভূপেন হাজৰিকাই বিশ্বৰ শ্ৰোতা দৰ্শকৰ সন্মুখত অসমৰ দৃষ্টিভংগী দাঙি ধৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাতৃংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন হলত বিয়লি আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা PhD, MPhil, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত সন্মানিত অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ খণ্ডৰ পৰা সেউজ শক্তিলৈ, তথ্য প্ৰযুক্তিৰ পৰা পৰ্যটনলৈ বিভিন্ন খণ্ডত ৰাজ্যত উপলব্ধ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ যুৱচামলৈ আহ্বান জনায়। নতুনকৈ স্নাতক ডিগ্ৰী লাভ কৰা যুৱচামৰ বাবে ৰাজ্যত সকলো সুবিধা উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাব বুলিও তেওঁ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 250 কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীসোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ গজপুৰীয়াতো নিৰ্বাচনী সভাত ভাগ লয়। জাকিৰোদ বিধানসভা সমষ্টিৰ 29খন পঞ্চায়তৰ বাবে অহা 7 মে'ত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন সাজু হৈছে। সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাকিৰোদত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰূপহীঘাট বিধানসভা সমষ্টিৰ অধীনৰ হাতীপাৰা গাঁও পঞ্চায়তৰ নগৰাণীতো এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জিতু গোস্বামীকে ধৰি বিজেপি তথা অগপৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰায়ো আজি বোকাখাট জিলা পৰিষদৰ অধীনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। উদ্যোগ তথা বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি টিংখং সমষ্টিৰ অধীনত তিনঠেনীয়া গাঁও পঞ্চায়ত আৰু নাচনী পঞ্চায়তত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীবৰাই শলগুৰি টিপমীয়া গাঁও পঞ্চায়ততো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কটন শীৰ্ষ সন্মিলন 2025ৰ প্ৰথম দিনৰ অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বজালী জিলাৰ পাটাচাৰকুচিৰ বেজকুচি নিবাসী তথা ৰাজ্য চৰকাৰৰ পৰা বিশিষ্ট ক্ৰীড়া সংগঠকৰ বঁটা লাভ কৰা বাণী প্ৰকাশ গোষ্ঠীৰ অন্যতম পুথি প্ৰকাশক নিবন্ধকাৰ শ্ৰীপদ চৌধুৰীৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত চৌধুৰীয়ে কেইবাবছৰো পাটাচাৰকুচি প্ৰাচ্য সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে 25 বছৰ কাল পাঠশালা নাথ মণ্ডলৰ সভাপতি হৈ আছিল। তেওঁ অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অসম সাহিত্য সভাৰ হিতৈষী সভ্য, পাটাচাৰকুচি শাখা সাহিত্য সভাৰ উপদেষ্টাৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁৰ শৱদেহ নিজ বাসগৃহলৈ লৈ যোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত 155 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 19 অভাৰ 5টা বলত আটাইকেইটা উইকেটৰ বিনিময়ত 154 ৰাণ সংগ্ৰহ কৰে। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি 19 অভাৰ 5টা বলত আটাইকেইটা উইকেটৰ বিনিময়ত 154 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।